26 নম্বৰ ফটো পোহৰণি বিষয়। যীশুকে বিশ্বাস কৰালা আগে এগৰা মন্দ আন্ধাৰণি চলি থকা নিচিনাই চলি থাকে। অই থাপা খায় আৰু বাৰে বাৰে পাপনি পৰে, কাৰণ অগে চলাবগে পোহৰ নাই। যি বোলা আমি প্ৰভু যীশুকে ভৰসা কৰে, ও বোলা আমি দিনলৈ পোহৰ নিচিনা চিধাকে চলে। যীশু অই কৈছে, মই পিন জগতলা পোহৰ, যদি মন ঘিলে মোলা শিষ্য হয় অই কোনো দিনেও আন্ধাৰণি না চলিব। ওলা পদনি জীৱন যাপন কৰিবগে, বিশ্বাস কৰা ঘিলেগে শিকাবগে ঈশ্বৰে ওলা পবিত্ৰ আত্মালা বৰদান দিছে।